এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কাইলৈ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয় যে 1947 চনৰ 15 আগষ্টত দেশে পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। দেশৰ সকলো নাগৰিক, বিশেষকৈ শিক্ষাৰ্থী আৰু শিক্ষক, বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, শ্ৰমিক আৰু কৃষক সকলোৱে নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2047 বৰ্ষত ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব, সেয়েহে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে দেশে লাভ কৰা বিকাশৰ জৰিয়তে প্ৰতিগৰাকী লোকে যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সাৰোগত কৰি দেশ আধুনিকতা আৰু বিকাশৰ পথত অগ্ৰসৰ হ'ব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৱয়ং ৰাষ্ট্ৰে জাগ্ৰিয়াম বেদবাক্যই আমাক ৰাষ্ট্ৰৰ বাবে সদা সতৰ্ক হৈ থকাৰ প্ৰেৰণা দি আহিছে বুলিও তেওঁ উল্লেখ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ লগতে স্বাধীন ভাৰতৰ বাবে বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰ নিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰে। ভাৰত মাতৃৰ এইসকল মহান সন্তানক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰণিপাত জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শৰে দেশে স্বাধীনতা লাভ কৰে আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাৰ কথাও তেওঁৰ ভাষণত উল্লেখ কৰে। ইপিনে, আজিৰ দিনটো বিভাজন বিভীষিকা দিৱস হিচাপে পালন কৰাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশ বিভাজনৰ সেই সময়ত সংঘটিত হিংসাত্মক ঘটনাত নিহত আৰু স্থানান্তৰণ যন্ত্ৰণা সহিবলৈ বাধ্য হোৱা সকলোকে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। সংবিধানত উল্লেখ থকা কাৰ্যপালিকা, বিধায়িনী তথা ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্বৰ কথা সোঁৱৰণ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকক সমতাৰ ভিত্তিত সন্মান তথা মৰ্যাদাসহ ন্যায় দিব পাৰিব লাগিব। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা জ্যোতিকা ফুলে, সাবিত্ৰীবাই ফুলে আদি মহান লোকসকলৰ অৱদানক শ্ৰদ্ধাৰে উল্লেখ কৰে। শেহতীয়া কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ উল্লেখনীয় সফলতাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহিলাসকলক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰয়াসৰ কথাও উল্লেখ কৰে। সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰা খেলপথাৰলৈ আজি বিয়লি উলিওৱা হাৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। হাৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে বজালি জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। লাহৰীঘাটতো আজি সমজিলা প্ৰশাসনৰ উদ্যোগত লাহৰীঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হাৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি আজি নটসূৰ্য ফণীশৰ্মা ভৱনত বিভাজন বিভীষিকা স্মৃতি দিৱস শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড়, বিশ্বনাথ, তামোলপুৰ, বাক্সা জিলাতো আজি হাৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত শেহতীয়া গুলীচালনাৰ ঘটনা সন্দৰ্ভত গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ লগতে ৰাজ্যত ইনাৰ লাইন পাৰ্মিট প্ৰচলন কৰিবৰ বাবে চৰকাৰক দাবী জনায়। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা তিৰংগালৈ স্বাধীনতাৰ উদযাপন বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।